ألف لام را، تلك آيات الكتاب المبين.
ألف لام را، এইবোৰ হৈছে সুস্পষ্ট কিতাপৰ আয়াত।
ইন্না আনজালনাহু কুরআনান আরাবিয়্যান লাআল্লাকুম তাআকিলুন।
নিশ্চয় আমি ইয়াক কোরআন হিচাপে আরবী ভাষাত অবতীর্ণ কৰিছো যাতে তোমালোকে বুজিব পাৰা।
نحن نقص عليك أحسن القصص بما أوحينا إليك هذا القرآن وإن كنت من قبله لمن الغافلين।
আমি তোমাৰ ওচৰত উত্তম কাহিনী বৰ্ণনা কৰিছো ৱাহীৰ মাধ্যমত তোমাৰ ওচৰলৈ এই কোৰআন প্ৰেৰণ কৰি, যদিও ইয়াৰ আগত তুমি আছিলা অনবহিতসকলৰ অন্তৰ্ভুক্ত।
إذ قال يوسف لأبيه يا أبت إني رأيت أحد عشر كوكبا والشمس والقمر رأيتهم لي ساجدين।
স্মরণ করা যেতে ইউসুফে তেওঁৰ পিতাক কৈছিল, হে মোৰ পিতা, মই সপোনত এঘাৰটা নক্ষত্ৰ, সূৰ্য আৰু চন্দ্ৰক দেখিছো, সেইবোৰক মোৰ প্ৰতি সাজদাৱনত অৱস্থাত দেখিছো।
قال يا بني لا تقصص رؤياك على إخوتك فيكيدوا لك كيدا إن الشيطان للإنسان عدو مبين।
তেওঁ ক'লে, হে মোৰ পুত্ৰ, তোমাৰ সপোনৰ কথা কেতিয়াও তোমাৰ ভাতৃসকলক নকবা, অন্যথা সিহঁতে তোমাৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ কৰিব। নিশ্চয় শয়তান হৈছে মানুহৰ প্ৰকাশ্য শত্ৰু।
وَكَذَلِكَ يَجْتَبِيكَ رَبُّكَ وَيُعَلِّمُكَ مِنْ تَأْوِيلِ الْأَحَادِيثِ وَيُتِمُّ نِعْمَتَهُ عَلَيْكَ وَعَلَى آلِ يَعْقُوبَ وَيُتِمُّ نِعْمَتَهُ عَلَيْكَ وَعَلَى يعقوب كما أتمها على أبويك من قبل إبراهيم وإسحاق إن ربك عليم حكيم।
আৰু এইদৰে তোমাৰ প্ৰতিপালকে তোমাক মনোনীত কৰিব আৰু তোমাক সপোনৰ ব্যাখ্যা শিক্ষা দিব আৰু তোমাৰ ওপৰত লগতে ইয়াকুবৰ পৰিয়ালৰ ওপৰত তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰিব, যেনেকৈ তেওঁ এইটো পূৰ্ণ কৰিছিল ইয়াৰ আগত তোমাৰ পিতৃপুৰুষ ইব্ৰাহিম আৰু ইছহাকৰ ওপৰত। নিশ্চয় তোমাৰ প্ৰতিপালক সৰ্বজ্ঞ প্ৰজ্ঞাময়।
لقد كان في يوسف وإخوته آيات للسائلين।
নিশ্চয় ইউসুফ আৰু তেওঁৰ ভাতৃসকলৰ কাহিনীত প্ৰশ্নকাৰীসকলৰ বাবে আছে বহুতো নিদৰ্শন।
إذ قالوا ليوسف وأخوه أحب إلى أبينا منا ونحن عصبة إن أبانا لفي ضلال مبين।
স্মরণ করা যেতিয়া তেওঁৰ ভাতৃসকলে কৈছিল, আমাৰ পিতৃৰ ওচৰত ইউসুফ আৰু তেওঁৰ সহোদৰ ভাইহে আমাতকৈ বেছি প্ৰিয়, অথচ আমি এটা সংকট দল। নিশ্চয় আমাৰ পিতৃ স্পষ্ট বিভ্ৰান্তিত আছে।
اقتلوا يوسف او اطرحوه ارضا يخل لكم وجه ابيكم وتكونوا من بعده قوما صالحين।
তোমালোকে ইউসুফক হত্যা করা অথবা কোনো একটা দূরবর্তী ঠাইত তাক পেলাই থৈ আহগৈ, তেতিয়াহে তোমালোকৰ পিতৃ দৃষ্টি কেৱল তোমালোকৰ পিনে নিবিষ্ট হব আৰু তাৰ পিছত তোমালোকে তওবা কৰি সৎ হৈ যাবা।
قال قائل منهم أنفسكم لا تقتلوا يوسف وألقوه في غيابة الجب يلتقطه بعض السيارة إن كنتم فاعلين
كيوتر مزر ازنا قوله تمالك يوسفك حتى نقريبا عرضو دي كيبا قريبوي بسارا تنهالا تاك كنوبا تاك قوات تلاي ديا گوي جاتري درل كنوبا تاك تريلوي جابو
قالوا يا أبانا ما لك لا تأمنا على يوسف وإنا له لناصحون
كيو تقولي هي أمار پتا أبنا كي هل يوسف ربكو أبنا أما كيو نيروپد بولي نحبابي أتو سامي تار خوبا كنكي
أرسله معنا غدا يرتع ويلعب وإنا له لحافظون
أبني كايلو تاك أمار لغت بطحي ديو كي آنندت خيل دمالي كوري غري فوري چاكي بو أرو نتشا يامي تار سواسي تاكوري
قال إني ليحزنني به وأخاف أن يأكله الذئب وأنتم عنه غافلون
بيتاي قوله تمالك تاك لوي قوله حسا كوي ايتو مور بابي دوستين تار كارون هوي پوري با ارو موي اخنقا كورو جي تمالك تار پرتي احبدن هلي ككور نيسيا باغه تاك خايا پلا با
قالوا لئن أكله الذئب ونحن عصبة إنا إذا لخاسرون
كيف تقول أما يتا خنخطو دلوها خطيو جو دي ككور نيسيا باغه تاك خايا پلا تنت نتشو يامي خطي گرستو
فلما ذهبوا به وأجمعوا أن يجعلوه في غيابة الجب وأوحينا إليه لتنبئنهم بأمرهم هذا وهم لا يشعرون
আর তাক কুয়ার মাজত নিক্ষেপ করিবলৈ একমত হল তেতিয়া আমি ইউসুফৰ প্ৰতি ওহী প্ৰেৰণ কৰি জনাই দিলোঁ যে নিশ্চয় তুমি সিহঁতক সিহঁতৰ এই কৰ্ম সম্পৰ্কে পৰৱৰ্তী সময়ত অৱগত কৰিবা তেতিয়া সিহঁতে কল্পনাই কৰিব নোৱাৰিব আৰু সিহঁতে ৰাতিৰ প্ৰথম প্ৰহৰত কান্দি কান্দি সিহঁতৰ পিতৃৰ ওচৰলৈ আহিল
কলু আবানা ইন্না যাহাবনা নাস্তাবিকু ওয়া তাৰকনা ইউসুফা ইনদা মাতাঈনা وَتَرَكْنَا يُوسُفَ عِندَ مَتَاعِنَا فَأَكَلَهُ الذِّئْبُ وَمَا أَنْتَ بِمُؤْمِنٍ لَنَا وَلَوْ كُنَّا صَادِقِينَ
كيف تقول هي امار پتری امي دور پتری جگتا کری بلے گوئی سلو ارو ایسوفو کا امار بستو بہنی رسورت راکی ٹھوئی گوئی سلو فلوت ککرنی سے باغیا آہی تاک کھائی پلائی سے কিন্তু আপুনিতো বিশ্বাসেই নকৰিব যদিও আমি সত্যবাদী হওঁ
ওয়াজাউ আলা কমীসিহি বিদামিন কযিব ক্বাল বাল সাওয়ালাত লাকুম আনফুসুকুম আমরান ফাসাবরুন জামীলু ওয়াল্লাহুল মুস্তাআন আলা মা তাসিফুন
আৰু সিহঁতে তাৰ চলত মিছা তেজ লগাই আনিছিল তেওঁ ক'লে এইটো কেতিয়াও হ'ব নোৱাৰে বৰং তোমালোকৰ কুপ্ৰবৃত্তিয়ে তোমালোকৰ বাবে এটা কাহিনী সজাই দিছে গতিকে উত্তম ধৈৰ্য ধাৰণ কৰাটোৱে হৈছে মোৰ বাবে শ্ৰেয় তোমালোকে যি বৰ্ণনা কৰিছা সেই বিষয়ে আল্লাহেই হৈছে মোৰ একমাত্ৰ সাহায্য স্থল
وجاءت سيارة فأرسلوا واردهم فأدلى دلوه قال يا بشرى هذا غلام وأسروه بضاعة والله عليم بما يعملون
আর ইপিনে একটা যাত্রী দল আহিল, সিহঁতে সিহঁতর পানী সংগ্রাহক পানী আনিবলৈ পঠাই দিলে। সি পানী তুলিবলৈ নিজের বাল্টিটো নমাই দিলে। সি আনন্দত কৈ উঠিল, কি সুখবর, এয়া দেখুন এটা শিশু। আর সিহঁতে তাক পণ্য দ্রব্য হিসাবে বিক্রি করবলৈ লুকাই রাখিলে। কিন্তু সিহঁতে যি করেছিল সেই বিষয়ে আল্লাহ সবিশেষ অবগত।
وشروه بثمن بخس دراهم معدودة وكانوا فيه من الزاهدين
আৰু সিহঁতে তাক অতি নগণ্য মূল্যত মাত্ৰ কেইটামান দিৰহামৰ বিনিময়ত বিক্ৰী কৰি দিলে। আৰু সিহঁত আছিল তাৰ বিষয়ে অনাগ্ৰহী।
وقال الذي اشتراه من مصر لامرأته اكرمي مثواه عسى ان ينفعنا او نتخذه ولدا وكذلك مكننا ليوسف في الارض ولنعلمه من تأويل الأحاديث والله غالب على أمره ولكن أكثر الناس لا يعلمون
আর মিশরৰ যিজন ব্যক্তিয়ে তাক কিনি লৈছিল তেওঁ নিজৰ স্ত্ৰীক কলে, ইয়াৰ থকাৰ বাবে সন্মানজনক ব্যৱস্থা কৰা, সম্ভৱতঃ ই আমাৰ উপকাৰত আহিব অথবা আমি ইয়াক পুত্ৰ ৰূপেও গ্ৰহণ কৰিব পাৰোঁ। এইদৰে আমি ইউসুফক সেই দেশত প্ৰতিষ্ঠিত কৰিলোঁ যাতে আমি তাক সম্পূৰ্ণ ব্যাখ্যা শিকাব পাৰোঁ। কাৰণ আল্লাহ হৈছে নিজৰ কৰ্ম সম্পাদনত অপ্ৰতিহত, কিন্তু অধিকাংশ মানুহে এই কথা নাজানে। আর তেওঁ যেতিয়া পূর্ণ যৌবনত উপনীত হল তেতিয়া আমি তেওঁক হিকমত আর জ্ঞান দান করিল। এইদরে আমি সৎকর্মশীল লোকসকলক পুরস্কৃত করু।
وراودته التي هو في بيتها عن نفسه وغلقت الابواب وقالت هيت لك قال معاذ الله انه ربي احسن مثواي انه لا يفلح الظالمون
আর তেওঁ যিজনী মহিলাৰ ঘৰত বাস কৰিছিল সেইজনীয়ে তেওঁক উপযাচিকা হৈ যৌন মিলনৰ কুপ্ৰৰোচনা দিলে আৰু দুৱাৰসমূহ বন্ধ কৰি দিলে আৰু ক'লে, আহা, ইউসুফে ক'লে, মই আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, নিশ্চয় তেওঁ মোৰ মনিব, তেওঁই মোৰ থকাৰ সুন্দৰ ব্যৱস্থা কৰিছে, নিশ্চয় জালিমসকল কেতিয়াও সফল নহয়।
ولقد همت به وهم بها لولا أن رأى برهان ربه كذلك لنصرف عنه السوء والفحشاء إنه من عبادنا المخلصين
দৰাচলতে সেই মহিলাজনী তেওঁৰ প্ৰতি আসক্ত হৈছিল আৰু তেওঁ তাইৰ প্ৰতি আসক্ত হৈ পৰিলহেঁতেন যদি তেওঁৰ প্ৰতিপালকৰ নিদৰ্শন নেদেখিলহেঁতেন। তেওঁক কুকৰ্ম আৰু অশ্লীলতাৰ পৰা বিৰত ৰখাৰ বাবেই আমি এইদৰে তেওঁক নিদৰ্শন দেখুৱাইছিলোঁ। নিশ্চয় তেওঁ আছিল আমাৰ মুখলিচ তথা বিশুদ্ধ চিত্ত বান্দাসকলৰ অন্তৰ্ভুক্ত।
واستبق الباب وقدت قميصه من دبر وألف يا سيدها لدى الباب قالت ما جزاء من أراد بأهلك سوءا إلا أن يسجن أو عذاب أليم
আৰু সিহঁত উভয়ে দৌৰি দুৱাৰৰ পিনে গ'ল আৰু মহিলাজনীয়ে পিছফালৰ পৰা তেওঁক টানি ধৰি ৰখাবলৈ লওঁতে তেওঁৰ চোলা ফালি পেলালে। তেওঁলোক উভয়ে মহিলাগৰাকীৰ স্বামীক দুৱাৰৰ সন্মুখত পালে। মহিলাজনীয়ে ক'লে, যিয়ে তোমাৰ স্ত্ৰীৰ সৈতে অসৎ কৰ্ম কৰাৰ ইচ্ছা কৰে তাৰ বাবে কাৰাগাৰ অথবা আন কোনো যন্ত্ৰণাদায়ক শাস্তিৰ বাহিৰে আৰুনো কি দণ্ড হ'ব পাৰে।
وشهد شاهد من أهلها إن كَانَ قَمِيصُهُ قُدَّ مِنْ قُبُلٍ فَصَدَقَتْ وَهُوَ مِنَ الْكَاذِبِينَ
ইসুফে কলে এওহে মোক যৌন মিলনের বাবে কুপুর রচনা দিছিল মহিলাগরাকীর পরিয়ালর এজন সাক্ষী সাক্ষ্য দিলে যে যদি তেওঁর চোলাটো সন্মুখের পৰা ফলা হয়েছে তেন্তে মহিলাগরাকী সত্য কথা কৈছে আর ইসুফ হয়েছে মিছলিয়া
وَإِن كَانَ قَمِيصُهُ قُدَّ مِن دُبُرٍ فَكَذَبَتْ وَهُوَ مِنَ الصَّادِقِينَ
আর যদি তেওঁৰ চোলা পিছফালৰ পৰা ফলা হৈছে তেন্তে মহিলাগৰাকী হৈছে মিছলীয়া আৰু ইউসুফ হৈছে সত্যবাদী
فلما رأى قميصه قد من دبر قال إنه من كيدكن إن كيدكن عظيم
এতেকে মহিলা গৰাকী সামিয়ে যেতিয়া দেখিলে যে ইউসুফৰ চোলা পিছফালৰ পৰা ফলা হৈছে তেতিয়া তেওঁ কলে নিশ্চয় এইটো হৈছে তোমালোকৰ নাৰীসকলৰ চলনা নিশ্চয় তোমালোকৰ চলনা অতি সাংঘাতিক
ইউসুফ আৰিদ আন হাযা ওয়াস্তাগফিরি লিযানবিকি ইন্নাকি কুনতি মিনাল খাতিঈন
হে ইউসুফ তুমি এই বিষয়টোক উপেক্ষা কৰা আৰু হে নাৰী তুমি তোমাৰ অপৰাধৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা নিশ্চয় তুমি অপরাধীসকলের অন্তর্ভুক্ত
وقال نسوة في المدينة امرأة العزيز تراود فتاها عن نفسه قد شغفها حبا إنا لنراها في ضلال مبين
আৰু নগৰৰ কিছুমান মহিলাই গাই ফুৰিছিল যে আজিজৰ স্ত্ৰীয়ে তাইৰ কীটৰডাক যুৱকৰ পৰা অসৎ কৰ্ম কামনা কৰিছিল গভীৰ প্ৰেমে তাইক উন্মত্ত কৰিছে নিশ্চয় আমি তাইক স্পষ্ট বিভ্ৰান্তিত দেখি আছো
فلما سمعت بمكرهن أرسلت إليهن وأعتدت لهن متكئا وآتت كل واحدة منهن سكينا وقالت اخرج عليهن فلما رأينه أكبرنه وقطعن أيديهن وقلن حاش لله ما هذا بشرا إن هذا إلا ملك كريم
ইপিনে যেতিয়া মহিলাজনীয়ে সিহঁতৰ এই চক্ৰান্তৰ কথা শুনিলে তেতিয়া সিহঁতক মাতি পঠিয়ালে আৰু সিহঁতৰ বাবে আসন প্ৰস্তুত কৰিলে সিহঁতৰ প্ৰত্যেককে একোটাকৈ চুৰি কটাৰী প্ৰদান কৰিলে আৰু ইউসুফক ক'লে সিহঁতৰ সন্মুখলৈ ওলাই আহা ফলত সিহঁতে যেতিয়া তেওঁক দেখিলে তেতিয়া সিহঁতে তেওঁৰ সৌন্দৰ্যত অভিভূত হ'ল আৰু নিজৰে হাত কাটি পেলালে আৰু সিহঁতে ক'লে অদ্ভুত আল্লাহৰ মহাত্ম এওঁ মানুহ নহয় নিশ্চয় এওঁ হৈছে এজন মহিমান্বিত ফিৰিস্তা
قالت فذلكن الذي لمتنني فيه ولقد راودته عن نفسه فاستعصم ولئن لم يفعل ما آمره ليسجنن وليكونا من الصاغرين
মহিলা গৰাকীয়ে কলে এৱাই হৈছে সেই ব্যক্তি যাৰ বিষয়ে তোমালোকে মোক নিন্দা কৰিছিলা ময়েই তেওঁৰ পৰা অসৎকৰ্ম কামনা কৰিছিলো কিন্তু তেওঁ নিজকে পবিত্ৰ ৰাখিছে আৰু মই তেওঁক যি আদেশ কৰিছো সেইটো যদি তেওঁ পালন নকৰে তেন্তে তেওঁ অৱশ্য কাৰাৰুদ্ধ হ'ব আৰু নিশ্চয় তেওঁ অপদস্থসকলৰ অন্তৰ্ভুক্ত হ'ব
قال رب السجن أحب إلي مما يدعونني إِلَيْهِ وَإِلَّا تَصْرِفْ عَنِّي كَيْدَهُنَّ أَصْبُ إِلَيْهِنَّ وَأَكُمْ مِنَ الْجَاهِلِينَ
يوسف قالے হে মোৰ প্ৰতিপালক এই নাৰীসকলে মোক যি কামৰ প্ৰতি আহ্বান কৰি আছে তাতকৈ বন্দীশালেই হৈছে মোৰ ওচৰত অধিক প্ৰিয় তুমি যদি মোক সিহঁতৰ চলনৰ পৰা ৰক্ষা নকৰা তেন্তে মই সিহঁতৰ প্ৰতি আকৃষ্ট হৈ পৰিম আৰু অজ্ঞসকলৰ অন্তৰ্ভুক্ত হৈ যাম
فاستجاب له ربه فصرف عنه كيدهن إنه هو السميع العليم
কে তেওঁ প্ৰতিপালকে তেওঁৰ প্ৰাৰ্থনাৰ সঁহাৰি জনালে আৰু তেওঁ ক্ষিয়তৰ চৰণৰ পৰা ৰক্ষা কৰিলে নিশ্চয় তেওঁ সৰ্বশ্ৰোতা সৰ্বজ্ঞ
ثم بدا لهم من بعد ما رأوا الآيات ليسجننه حتى حين
فلت ببهن ندرخنا والي دخار بسطو كيما تبحبي لزا تاو كيسو خمار بابا كاردو كوريبوي لغيبا
ودخل معه السجن فتيان قال أحدهما إني أراني أعصر خمرا وقال الآخر إني أراني أحمل فوق رأسي خبزا تأكل الطير منه نبئنا بتأويله إنا نراك من المحسنين
تيامور خويتة عرو دوزن جبو كي كراغارت پروبخ كوريلي كيان تور ازوني قولي موي خبونو دخي سوزي موي انگور نخارون كوري موت پروستت كورياسو عرو انزوني قولي মই সপোনত দেখিছোঁ যে মই মোৰ মূৰত ৰুটি কঢ়িয়াই নিছোঁ আৰু চৰাই তাৰ পৰা খাই আছে আপুনি আমাক ইয়াৰ তাৎপৰ্য জনাই দিয়ক আমি দেখিছোঁ আপুনি সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত
قال لا يأتيكما طعام ترزقانه إلا نبأتكما بتأويله قبل أن يأتيكما ذلكما مما علمني ربي إني تركت ملة قوم لا يؤمنون بالله وهم بالآخرة هم كافرون
يوسف يقول تمالوكوك زي خدو ديا هوي كي خدو أهار آغو تي موي تمالوكوك خبونر بيكخا جانا ديم موي تمالوكوك زيتو جانام সেইটো মোৰ প্ৰতিপালকে মোক শিক্ষা দিছে জানি থোৱা নিশ্চয় মই সেই সম্প্ৰদায়ৰ ধৰ্মমতক বৰ্জন কৰিছো যিসকলে আল্লাহৰ ওপৰত ইমান পোষণ নকৰে আৰু যিসকলে আখিৰাতক অস্বীকাৰ
কৰে ما كان لنا أن نشرك بالله من شيء ذلك من فضل الله علينا وعلى الناس ولكن أكثر الناس لا يشكرون
মই মোৰ পিতৃপুৰুষ ইব্ৰাহিম ইছহাক আৰু ইয়াকুবৰ মিল্লাতৰ অনুসৰণ কৰোঁ আল্লাহৰ লগত আনক অংশীদাৰ কৰাটো আমাৰ বাবে সংগত নহয় এইটো আমাৰ লগতে সমগ্ৰ মানৱৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ কিন্তু অধিকাংশ মানুহে কৃতজ্ঞতা প্ৰকাশ নকৰে
ইয়া ছাহিবাই ছিজনি আৰবাবুম মুতাফাররিকুন খায়রুন আমিল্লাহুল ওয়াহিদুল কাহহার
হে মোৰ বন্দীশালৰ সংগীদয় ভিন ভিন অসংখ্য প্রতিপালক উত্তম নে এক আল্লাহ উত্তম যিজন মহাপটভশালী
মা তাআবুদুন মিন দুনিহি ইল্লা আসমাআন সাম্মাইতুমুহা আনতুম ওয়া আবা سلطان إن الحكم إلا لله أمر ألا تعبدوا إلا إياه ذلك الدين القيم ولكن أكثر الناس لا يعلمون
তেওঁৰ বাহিৰে তোমালোকে কিছুমান নামৰহে ইবাদত কৰি আছা যিবোৰ নাম তোমালোকৰ পিতৃপুৰুষ নাইবা তোমালোকে নিজেই ৰাখিছা এইবোৰৰ কোনো প্ৰমাণ আল্লাহে অৱতীৰ্ণ কৰা নাই বিধান দিয়াৰ অধিকাৰ কেৱল আল্লাহৰেই তেওঁৱেই নিৰ্দেশ দিছে যে তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা এইটোৱে হৈছে শাশ্বত দিন কিন্তু অধিকাংশ মানুহে সেয়া নাজানে
يا صاحبي السجن أما أحدكما فيسقي ربه خمرا وأما الآخر فيصلب فتأكل الطير من رأسه قضي الأمر الذي فيه تستفتيان
هيمر بندي خالر حنگي لوي তোমালোকৰ দুজনৰ এজনে তাৰ মণিবক সুৰাপান কৰাব আৰু আনজনক খুলবিদ্ধ কৰা হ'ব আৰু চৰাই তাৰ মগুজো খুটি খুটি খাব যি বিষয়ে তোমালোকে জানিব বিচাৰিছিলা তাৰ সিদ্ধান্ত হৈ গৈছে
فأنساه الشيطان ذكر ربه فلبث في السجن بضع سنين
আৰু সিহঁতৰ মাজৰ যিজনে মুক্তি পাব বুলি ইছুফে ধাৰণা কৰিলে তাক তেওঁ ক'লে তোমাৰ মণিবৰ ওচৰত মোৰ কথা উল্লেখ কৰিবা কিন্তু চয়তানে তাক তেওঁৰ বিষয়ে তাৰ মণিবৰ ওচৰত ব্যক্ত কৰিবলৈ পাহৰাই দিলে ফলত ইছুফে আৰু কেইবাবছৰ কাৰাগাৰত থাকিবলগীয়া হ'ল
وقال الملك إني أرى سبع بقرات سمان يأكلهن سبع عجاف وسبع سنبلات خضر وأخر يابسات يا أيها الملأ أفتوني في رؤياي إن كنتم للرؤيا تعبرون
আৰু ৰজাই এদিনাখন ক'লে মই সপোনত দেখিছো সাতজনী হৃষ্টপুষ্ট গাই যিবোৰক সাতজনী ক্ষীণ গায়ে ভক্ষণ কৰি আছে আৰু দেখিছো সাতটা সজীৱ শিশ লগতে আন সাতটা শুকান শিশ সেই পৰিষদবৰ্গ যদি তোমালোকে সপোনৰ ব্যাখ্যা কৰিব পাৰা তেন্তে মোৰ সপোনৰ বিষয়ে অভিমত দিয়া
قالوا أضغاث أحلام وما نحن بتأويل الأحلام بعالمين
কিহতে ক'লে এইটো এটা অৰ্থহীন অলিক সপোন আৰু এনেকুৱা সপোনৰ ব্যাখ্যাত আমি অভিজ্ঞ নহয়
وقال الذي نجا منهما وادكر بعد أمة أنا أنبئكم بتأويله فأرسلون
আৰু সেই দুজন কাৰাৰুদ্ধৰ মাজৰ যিজনে মুক্তি পাইছিল দীৰ্ঘকাল পিছত তাৰ স্মৰণ হ'ল সি ক'লে মই ইয়াৰ তাৎপৰ্য আপোনালোকক জনাব পাৰিম সেয়ে মোক পঠাই দিয়ক
يوسف أيها الصديق أفتنا في سبع بقرات سمان يأكلهن سبع عجاف وسبع سنبلات خضر وسبع سنبلات خضر وأخر يابسات لعلي أرجع إلى الناس لعلهم يعلمون
هي আহি কলে হে ইসু হে সত্যবাদী সাতজনী হৃষ্টপুষ্ট গাই সেইবোৰক ভক্ষণ কৰিছে সাতজনী দুৰ্বল গায়ে আৰু সাতটা সজীৱ শিখ লগতে আন সাতটা শুকান শিখ সম্বন্ধে আপুনি আমাক ব্যাখ্যা দিয়ক যাতে মই মানুহৰ ওচৰলৈ উভতি যাব পাৰোঁ আৰু সিহঁতে অৱগত হ'ব পাৰে
قال تزرعون سبع سنين دأبا فما حصدتم فذروه في سنبله إلا قليلا مما تأكلون
তেও কলে তোমালোকে একেরাহে সাত বছর পর্যন্ত খেতি বাতি করিবা তারপর তোমালোকে যে শস্য কাটিবা তার সামান্য পরিমাণ খাই বাকিখানি কি খাওয়া থই দিবা
ثم يأتي من بعد ذلك سبع شداد يأكلن ما قدمتم لهن إلا قليلا مما تحصنون
يار پیسو تاہیبو حتوٹا کو ٹھین دربھکر بسر اے حد بسرات آگو تزی خنچوئی کری رکھی سا منو اے خیا خوابو কেবল সামান্য পরিমাণৰ বাহিৰে যিটোক তোমালোকে সংৰক্ষণ কৰিবা
ثُمَّ يَأْتِي مِن بَعْدِ ذَلِكَ عَامٌ فِيهِ يُغَاثُ النَّاسُ وَفِيهِ يَعْصِرُونَ
তাৰ পিছত আহিব এনেকুৱা এটা বছৰ সেই বছৰত মানুহৰ বাবে প্ৰচুৰ বৰষুণ হ'ব আৰু সেই বছৰত মানুহে ফলৰ ৰস চেপি উলিয়াব
وقال الملك ائتوني به فلما جاءه الرسول قال ارجع الى ربك فاساله ما بال النسوه اللاتي قطعن ايديهن ان ربي بكيدهن عليم
রজাই কলে তোমালোকে ইউসুফক মোর ওসরলে লৈ আহা তারপর যেতিয়া রজার দূত তেওঁৰ ওসরলে আহি উপস্থিত হল তেতিয়া তেওঁ কলে তুমি তোমার মণিবর ওসরলে উভতি যোৱা আর তেওঁ খুদা গৈ যি নারী সকলে নিজরে হাত কাটি পেলাইছিল সিহঁতর অবস্থা কি নিশ্চয় মূল প্রতিপালক সিহঁতর চলন সম্পর্কে সম্যক অবগত
قال ما خطبكن إذ راودتن يوسف عن نفسه قلنا حاش لله ما علمنا عليه من سوء قالت امرأة العزيز الآن حصحص الحق أنا راودته عن نفسه وإنه لمن الصادقين
رزاي ناري حقلك ماتياني قلي যেতিয়া তোমালোকে ইউসুফৰ পৰা অসৎকৰ্ম কামনা কৰিছিলা তেতিয়া তোমালোকৰ কি হৈছিল অৰ্থাৎ তেওঁ সেই বিষয়ে সন্মত হৈছিল নে সিহঁতে কলে অদ্ভুত আল্লাহৰ মাহাত্ম আমি তেওঁৰ মাজত কোনো দুখ দেখা পোৱা নাছিলো আজিজৰ স্ত্ৰীয়ে কলে এতিয়াহে সত্য কথা প্ৰকাশ পাইছে মইহে তেওঁক প্ৰস্তাৱ দিছিলো আৰু তেওঁ নিশ্চয় সত্যবাদীসকলৰ অন্তৰ্ভুক্ত
ذلك ليعلم أني لم أخنه بالغيب وأن الله لا يهدي كيد الخائنين
এইটো এই কারণে করিলো যে যাতে তেওঁ জানিব পারে তেওঁৰ অনুপস্থিতিত মই তেওঁৰ প্ৰতি বিশ্বাসঘাতকতা কৰা নাছিলো আৰু নিশ্চয় আল্লাহে বিশ্বাসঘাতকসকলৰ ষড়যন্ত্র সফল নকৰে
وما أبرئ نفسي إن النفس لأمارة بالسوء إلا ما رحم ربي إن ربي غفور رحيم
أرمي نيزوك نيدوك بولي কব বিচাৰ নাই কিয়নো নিশ্চয় মানুহৰ নফচে মানুহক বেয়া কামৰ নিৰ্দেশ দিয়াটোৱে হৈছে স্বাভাৱিক কিন্তু সেই ব্যক্তিৰ বাহিৰে যাৰ প্ৰতি মোৰ প্ৰতিপালকে দয়া কৰে নিশ্চয় মোৰ প্ৰতিপালক অতি ক্ষমাশীল পৰম দয়ালু
وقال الملك ائتوني به استخلصه لنفسي فلما كلمه قال انك اليوم لدينا مكين امين
রজাই কলে ইউসুফক মোৰ ওচৰলৈ লৈ আহা মই তেওঁক মোৰ নিজৰ বাবে আপোন কৰি লওঁ তাৰপিছত ৰজাই যেতিয়া তেওঁৰ লগত কথা পাতিলে তেতিয়া ৰজাই কলে নিশ্চয় আজিৰ পৰা আপুনি আমাৰ ওচৰত মৰ্যাদাশীল পূৰ্ণ বিশ্বস্ত
قال جعلني على خزائن خَزَائِنِ الْأَرْضِ إِنِّي حَفِيظٌ عَلِيمٌ
তেও কলে মুখ দেখর কুখাগারর দায়িত্ব অর্পণ করো নিশ্চয় ম উত্তম রক্ষক খুবিজ্ঞ
وَكَذَلِكَ مَكَّنَّا لِيُوسُفَ فِي الْأَرْضِ يَتَبَوَّأُ مِنْهَا حَيْثُ يَشَاءُ نُصِيبُ بِرَحْمَتِنَا مَن نَّشَاءُ وَلَا نُضِيعُ أَجْرَ الْمُحْسِنِينَ
আৰু এইদৰে আমি ইউসুফক সেই দেখত প্ৰতিষ্ঠিত কৰিছিলো সেই দেখত তেওঁৰ যতেই ইচ্ছা তাতেই অৱস্থান কৰাৰ অধিকাৰ আছিল আমি যাক ইচ্ছা কৰোঁ তাকেই আমাৰ ৰহমত প্ৰদান কৰোঁ আৰু আমি সৎকৰ্মশীলসকলৰ শ্ৰমফল বিনষ্ট নকৰোঁ
ولا اجر الاخره خير للذين امنوا وكانوا يتقون
নিশ্চয় যে হকলে ঈমান আনিছে আৰু তাকৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে আখিৰাতৰ পুৰস্কাৰেই হৈছে উত্তম
وجاء اخوه يوسف فدخلوا عليه فعرفهم وهم له منكرون
يوسفৰ ভাতৃ সকল আহিল আৰু তেওঁৰ ওচৰত প্ৰৱেশ কৰিলে ফলত তেওঁ সিহঁতক চিনি পালে কিন্তু সিহঁতে তেওঁক চিনি নাপালে
ولما جهزهم بجهازهم قال ائتوني بأخ لكم من أبيكم ألا ترون أني أوفي الكيل وأنا خير المنزلين
أرتو زيتيا خيواتو خيواتو خانتو خاموك گري ببستا كوري ديلي تيتيا تاو قولي তোমালোকে মোৰ ওচৰলৈ তোমালোকৰ পিতৃপক্ষৰ বয়মাতৃৰ ভায়েকক লৈ আহিবাচোন তোমালোকে দেখা নাইনে মই কেনেকৈ পূৰ্ণ মাত্ৰাত প্ৰদান কৰোঁ আৰু মই কিমান উত্তম
অতিথিপৰায়ণ
আৰু যদি তোমালোকে তাক লৈ নাহা তেন্তে তোমালোকৰ বাবে মোৰ ওচৰত কোনো খাদ্য সামগ্ৰী নাই আনকি তোমালোকে মোৰ ওচৰলৈকো নাহিবা
قالوا سنراود عنه أباه وإنا لفاعلون
كيوتا قالي تار بيكوي آمي تار بيتري خنمة تقريب لي سستا كريم أرو آمي يتو نتشوي كريم
وقال لفتيانه جعلوا بضاعتهم في رحالهم لعلهم يعرفونها إذا انقلبوا إلى أهلهم لعلهم يعرفونها إذا انقلبوا إلى أهلهم لعلهم يرجعون
আৰু ইউসুফে তেওঁৰ কৰ্মচাৰীসকলক ক'লে সিহঁতে যি পণ্য মূল্য দিছে সেয়া সিহঁতৰ খাদ্য সামগ্ৰীৰ ভিতৰতে ৰাখি দিয়া যাতে সিহঁতে পৰিয়ালৰ ওচৰলৈ উভতি যোৱাৰ পিছত সেয়া চিনি পায় ফলত যাতে সিহঁতে আকৌ উভতি আহে
فأرسل معنا أخانا نكتل وإنا له لحافظون
أتاك خيانتا زيتا خيانتا پتر رسول لئي اوهوتيا هين تتا خيانتا قالي هيا امار پتر امار بابا پوری ماب کرتا خدا خمگری نخد دو کرا حيث گوٹی که امار بھائی کو کامار لگت پتھائی دیا جاتا امی پوری ماب کرتا خدا خمگری پاؤں اوبس چا امی تار حفاظت کریم
قال هل آمنكم عليه إلا كما أمنتكم على أخيه من قبل فالله خير حافظا وهو أرحم الراحمين
تم قوله মই তোমালোকক ইয়াৰ বিষয়ে তেনেকৈয়ে নিৰাপদ বুলি ভাবিম নেকি যেনেকৈ ইয়াৰ আগত তোমালোকক নিৰাপদ বুলি ভাবিছিলোঁ ইয়াৰ ভায়েকৰ বিষয়ে কিন্তু আল্লাহেই রক্ষণাবেক্ষণত শ্রেষ্ঠ আর তেওঁই সর্বশ্রেষ্ঠ দয়ালু।
ولما فتحوا متاعهم وجدوا بضاعتهم ردت إليهم قالوا يا أبانا ما نبغي هذه بضاعتنا ردت إلينا قالوا يا أبانا ما نبغي هذه بضاعتنا ردت إلينا ونمير أهلنا ونحفظ أخانا ونزداد كيل بعير ذلك كيل يسير
أرزتي خيوتي خيوتر خدر حموك بني طبولا كليل تتي خيوتي دخي بولي پالي সিহঁতৰ পণ্য মূল্য সিহঁতক উভতাই দিয়া হৈছে। সিহঁতে ক'লে, হে আমাৰ পিতৃ, আমি আৰু কি প্ৰত্যাশা কৰিব পাৰোঁ? চাওক, এয়া আমি দিয়া পণ্য মূল্য, আমাক আকৌ উভতাই দিয়া হৈছে। আমি আমাৰ পৰিয়ালবৰ্গক খাদ্য সামগ্ৰী আনি দিম আৰু আমি আমাৰ ভাতৃৰ ৰক্ষণাবেক্ষণ কৰিম। লগতে আমি অতিৰিক্ত আৰু এটা উত্তৰ পিঠিত পণ্য আনিম। এই পৰিমাণৰ শস্যলৈ অহাটো অতি সহজ।
قال لن أرسله معكم حتى تؤتون موثقا من الله لتأتنني به إلا أن يحاط بكم فلما آتوه موثقهم قال الله على ما نقول وكيل
পিতাকে ক'লে, মই তাক কেতিয়াও তোমালোকৰ লগত নপঠাওঁ যেতিয়ালৈকে তোমালোকে আল্লাহৰ নামত এই অংগীকাৰ নকৰিবা যে তোমালোকে তাক মোৰ ওচৰলৈ ঘূৰাই আনিবা। অৱশ্যে যদি তোমালোকক আটক কৰা হয় তেন্তে সেয়া ভিন্ন কথা। তাৰপিছত সিহঁতে যেতিয়া তেওঁৰ ওচৰত প্ৰতিজ্ঞা কৰিলে তেতিয়া তেওঁ ক'লে, আমি যি বিষয়ে কথা পাতি আছোঁ আল্লাহে ইয়াৰ বিধায়ক।
وقال يا بني لا تدخلوا من باب واحد وادخلوا من أبواب متفرقة وما أغني عنكم من الله من شيء وما أغني عنكم من الله من شيء إن الحكم إلا لله عليه توكلت وعليه فليتوكل المتوكلون
আৰু তেওঁ ক'লে, হে মোৰ পুত্ৰসকল, তোমালোকে এটা দুৱাৰৰে প্ৰৱেশ নকৰিবা আৰু ভিন ভিন দুৱাৰৰে প্ৰৱেশ কৰিবা। আল্লাহৰ সিদ্ধান্তৰ বিপৰীতে মই তোমালোকৰ বাবে একো কৰিব নোৱাৰোঁ। আদেশ কেৱলমাত্ৰ আল্লাহৰেই। মই তেওঁৰ ওপৰতে ভৰসা কৰোঁ। আল্লাহৰ ওপৰতে ভৰসাকাৰীসকলে ভৰসা কৰা উচিত।
ولما دخلوا من حيث أمرهم أبوهم ما كان يغني عنهم من الله من شيء إلا حاجة في نفس يعقوب قضاها وإنه لذو علم لما علمناه ولكن أكثر الناس لا يعلمون
আৰু যেতিয়া সিহঁতে সিহঁতৰ পিতৃৰ আদেশ মতে প্ৰৱেশ কৰিলে তেতিয়া আল্লাহৰ আদেশৰ বিপৰীতে সেয়া সিহঁতৰ কোনো কামত অহা নাছিল। ইয়াকুবে কেৱল তেওঁৰ মনৰ এটি অভিপ্ৰায় পূৰ্ণ কৰিছিল আৰু অৱশ্যে তেওঁ আমি দিয়া শিক্ষাৰে জ্ঞানবান নাছিল, কিন্তু বেছিভাগ মানুহে অৱগত নহয়।
ولما دخلوا على يوسف آوى إليه أخاه قال إني أنا أخوك فلا تبتئس بما كانوا يعملون
আৰু সিহঁতে যেতিয়া ইউসুফৰ ওচৰত প্ৰৱেশ কৰিলে তেতিয়া ইউসুফে তেওঁৰ সহোদৰ ভায়েকক নিজৰ ওচৰতে ৰাখিলে আৰু ক'লে, নিশ্চয় ময়ে হৈছোঁ তোমাৰ সহোদৰ ভায়েক, গতিকে সিহঁতে যি কৰিছিল তাৰ বাবে তুমি দুখ নকৰিবা।
فَلَمَّا جَهَّزَهُم بِجَهَازِهِمْ جَعَلَ السِّقَايَةَ فِي رَحْلِ أَخِيهِ ثُمَّ أَذَّنَ مُؤَذِّنٌ أَيَّتُهَا الْعِيرُ إِنَّكُمْ لَسَارِقُونَ
তাৰ পিছত তেওঁ যেতিয়া সিহঁতৰ সামগ্ৰীৰ ব্যৱস্থা কৰি দিলে তেতিয়া তেওঁ নিজৰ সৌদৰ ভায়েকৰ টোপলৰ মাজত পাণপাত্ৰ ৰাখি দিলে। তাৰপিছত এজন আহ্বায়কে চিঞৰি ক'লে, হে যাত্ৰী দল, নিশ্চয় তোমালোকে চুৰ কৰিছা।
قالوا واقبلوا عليهم ماذا تفقدون
كيوتا তেওঁলোকৰ ফালে চাই খুদিলে, আপোনালোকৰ কি হেৰাইছে?
قالوا نفقد صواع الملك ولمن جاء به حمل بعير وانا به زعيم
তেওঁলোকে ক'লে, আমি ৰজাৰ পাণপাত্ৰ হেৰাইছো, যিয়ে সেইটোক আনি দিব পাৰিব সি উপহাৰ হিচাপে এটা উটৰ পিঠিত বুজাই পৰিমাণ খাদ্য সামগ্ৰী লাভ কৰিব, আৰু ইয়াৰ নিশ্চয়তাৰ দায়িত্ব
মোৰ।
সিহঁতে ক'লে, আল্লাহৰ শপত, আপোনালোকে জানেই দেখোন যে আমি এই দেশত দুষ্কৃতি কৰিবলৈ অহা নাই আৰু আমি চুৰো নহয়।
قالوا فما جزاؤه إن كنتم كاذبين
তেওঁলোকে ক'লে, যদি তোমালোকে মিছলীয়া হোৱা তেন্তে ইয়াৰ শাস্তি কি হ'ব?
قالوا جزاؤه من وجد في رحله فهو جزاؤه كذلك نجزي الظالمين
কিহতে ক'লে, ইয়াৰ শাস্তি হ'ব যাৰ টোপলৰ মাজত সেই পাত্ৰটো পোৱা যাব সেয়ে তাৰ বিনিময়, এইদৰে আমি জালিমসকলক শাস্তি প্ৰদান কৰোঁ।
فَبَدَأَ بِأَوْعِيَتِهِمْ قَبْلَ وِعَاءِ أَخِيهِ ثُمَّ اسْتَخْرَجَهَا مِنْ وِعَاءِ أَخِيهِ كَذَلِكَ كِدْنَا لِيُوسُفَ مَا كَانَ لِيَأْخُذَ أَخَاهُ فِي دِينِ الْمَلِكِ إِلَّا أَنْ يَشَاءَ اللَّهُ نَرْفَعُ دَرَجَاتٍ مَّن نَّشَاءُ وَفَوْقَ كُلِّ ذِي عِلْمٍ عَلِيمٌ
এতেকে তেওঁ নিজৰ সহোদৰ ভায়েকৰ টোপোলা চোৱাৰ আগতে সিহঁতৰ টোপোলাত তালাচী আৰম্ভ কৰিলে, পিছত তেওঁৰ সহোদৰ ভায়েকৰ টোপোলাৰ পৰা পাত্ৰটো উলিয়াই আনিলে। এনেকৈ আমি ইউছুফৰ বাবে কৌশল কৰিছিলোঁ। আল্লাহে ইচ্ছা নকৰিলে ৰজাৰ আইনত তেওঁৰ ভাতৃক আটক কৰাটো সংগত নাছিল। আমি যাক ইচ্ছা কৰোঁ মৰ্যাদাত উচ্চ কৰি দিওঁ, কাৰণ প্ৰত্যেক জ্ঞানবান ব্যক্তিৰ ওপৰত আছে
সৰ্বজ্ঞানী। فَأَسَرَّهَا يُوسُفُ فِي نَفْسِهِ وَلَمْ يُبْدِهَا لَهُمْ قَالَ أَنْتُمْ شَرٌّ مَكَانًا وَاللَّهُ أَعْلَمُ بِمَا تَصِفُونَ
সিহঁতে ক'লে, সি যদি চুৰ কৰিছে তেন্তে ইয়াৰ কোনো আচৰিত কথা নহয়, ইয়াৰ পূৰ্বে ইয়াৰ সহোদৰেও চুৰি কৰিছিল, কিন্তু ইউছুফে প্ৰকৃত বিষয়টো নিজৰ মনতে গোপন ৰাখিলে আৰু সিহঁতৰ সন্মুখত প্ৰকাশ নকৰিলে। তেওঁ মনে মনে ক'লে, তোমালোকৰ অৱস্থা অতি জঘন্য আৰু তোমালোকে যি কৈ আছা সেই বিষয়ে আল্লাহে অধিক অৱগত।
قالوا يا أيها العزيز إن له أبا شيخا كبيرا فخذ أحدنا مكانه إنا نراك من المحسنين
হে আজিজ, ইয়াৰ পিতৃ অত্যন্ত বৃদ্ধ, গতিকে ইয়াৰ ঠাইত আমাৰ মাজৰ কোনোবা এজনক ৰাখি দিয়ক, আমাৰ দৃষ্টিত আপুনি এজন সৎকৰ্মশীল ব্যক্তি। তেওঁ ক'লে, যাৰ ওচৰত আমি আমাৰ বস্তুটো পাইছো তাৰ বাহিৰে আনক আটক কৰাৰ অপৰাধৰ পৰা আমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছো, এনে কৰিলে নিশ্চয় আমি জালিমত পৰিণত হ'ম।
فَلَمَّا اسْتَيْأَسُوا مِنْهُ خَلَصُوا نَجِيًّا قَالَ كَبِيرُهُمْ أَلَمْ تَعْلَمُوا أَنَّ أَبَاكُمْ قَدْ أَخَذَ عَلَيْكُمْ مَوْثِقًا مِنَ اللَّهِ وَمِنْ قَبْلُ مَا فَرَّطْتُمْ فِي يُوسُفَ فَلَنْ أَبْرَحَ الْأَرْضَ حَتَّى يَأْذَنَ لِي أَبِي أَوْ يَحْكُمَ اللَّهُ لِي وَهُوَ خَيْرُ الْحَاكِمِينَ।
এটাকে যেতিয়া সিহঁত তাৰ বিষয়ে সম্পূৰ্ণৰূপে নিৰাশ হ'ল, তেতিয়া সিহঁতে পৰামৰ্শ কৰিবলৈ একান্তভাৱে গোট খালে। সিহঁতৰ মাজৰ ডাঙৰজনে ক'লে, তোমালোকৰ মনত আছেনে তোমালোকৰ পিতৃয়ে তোমালোকৰ পৰা আল্লাহৰ নামত অংগীকাৰ লৈছে আৰু ইয়াৰ আগতেও তোমালোকে ইউছুফৰ বিষয়ে অন্যায় কৰিছিলা, গতিকে মই কেতিয়াও এই দেশ এৰি নাযাওঁ যেতিয়ালৈকে মোৰ পিতৃয়ে মোক অনুমতি নিদিব অথবা আল্লাহে মোৰ বাবে কোনো ফেচলা নকৰিব, আৰু তেওঁই শ্ৰেষ্ঠ ফেচলাকাৰী।
فقولوا يا أبانا إن ابنك سرق وما شهدنا إلا بما علمنا وما كنا للغيب حافظين।
গতিকে তোমালোকে তোমালোকৰ পিতৃৰ ওচৰলৈ ঘূৰি যোৱা আৰু কোৱা গৈ, হে আমাৰ পিতৃ, আপোনাৰ পুত্ৰই চুৰ কৰিছে আৰু আমি যি জানো তাৰেই প্ৰত্যক্ষ বিৱৰণ দিলো আৰু আমি গাইবি বিষয় সম্পৰ্কে অৱগত
নহয়।
যদি বিশ্বাস নহয় তেন্তে যি জনপদত আমি আছিলো সেই ঠাইৰ অধিবাসীসকলক সোধক, আৰু যি যাত্ৰী দলৰ সৈতে আমি আহিছো তেওঁলোককো সোধক, নিশ্চয় আমি সঁচা কথাকে গৈ আছো।
قال بل سولت لكم أنفسكم أمرا فصبر جميل عسى الله أن يأتيني بهم جميعا إنه هو العليم الحكيم।
ইয়াকুবে ক'লে, নহয় বৰং তোমালোকৰ কুপ্ৰবৃত্তিয়ে তোমালোকৰ বাবে এটা কাহিনী সজাই দিছে, গতিকে উত্তম ধৈৰ্য হৈছে মোৰ বাবে শ্ৰেয়, সম্ভৱতঃ আল্লাহে সিহঁত উভয়কে একেলগে মোৰ ওচৰলৈ আনি দিব, নিশ্চয় তেওঁ সৰ্বজ্ঞ প্ৰজ্ঞময়।
وتولى عنهم وقال يا أسفا على يوسف وبيضت عيناه من الحزن فهو كظيم।
তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই নিলে আৰু ক'লে, হাই আফচোচ ইউছুফৰ বাবে, শোকত কান্দি কান্দি তেওঁৰ চকু দুটা ঘোলা হৈ পৰিছিল আৰু তেওঁ আছিল অসহনীয় মনস্তাপত ক্লিষ্ট।
قالوا تالله تفتأ تذكر يوسف حتى تكون حرضا أو تكون من الهالكين।
কিয়ত কলে, আল্লাহর শপথ, আপনি ইউসুফের কথা সদায় স্মরণ করে থাকিব যেতিয়া লকে আপনি মুমূর্খ অবস্থাত উপনীত নহয় অথবা আপনার মৃত্যু নহয়।
قال إنما أشكو بثي وحزني إلى الله وأعلم من الله ما لا تعلمون।
তেওঁ ক'লে, মই মোৰ অসহনীয় বেদনা আৰু মোৰ দুখ কেৱল আল্লাহৰ ওচৰতে নিবেদন কৰোঁ আৰু মই আল্লাহৰ তৰফৰ পৰা সেয়া জানো যিটো তোমালোকে নাজানা।
يا بني اذهبوا فتحسسوا من يوسف واخيه ولا تيأسوا من روح الله انه لا ييأس من روح الله الا القوم الكافرون।
هم পুত্র হকল, তোমালকে জুয়া ইউসুফ আর তার সহোদরৰ সন্ধান কৰা গৈ আৰু আল্লাহৰ ৰহমতৰ পৰা তোমালকে নিৰাখ নহবা, কারণ আল্লাহর রহমতের পরা কাফির সম্প্রদায়ের বাহিরে আর কোনেও নিরাশ নহয়।
فَلَمَّا دَخَلُوا عَلَيْهِ قَالُوا يَا ayyuhal azizu massana wa ahlana ad-durru wa ji'na bi bida'atin muzjatin fa awfi lana al-kayl wa tasaddaq 'alayna inna allaha yajzil mutasaddiqin.
এতেকে যেতিয়া সিহঁতে গৈ ইউসুফৰ ওচৰত উপস্থিত হ'ল, তেতিয়া সিহঁতে ক'লে, হে আজিজ, আমি আৰু আমাৰ পৰিয়ালবৰ্গ বিপন্ন হৈ পৰিছোঁ আৰু আমি তুচ্ছ পুঁজি লৈ আহিছোঁ, গতিকে আপুনি আমাক খাদ্য সামগ্ৰী পূৰ্ণ মাত্ৰাত প্ৰদান কৰক আৰু আমাৰ প্ৰতি অনুগ্ৰহ কৰক, নিশ্চয় আল্লাহে অনুগ্ৰহকাৰীসকলক পুৰস্কৃত কৰে।
قال هل علمتم ما فعلتم بيوسف وأخيه إذ أنتم جاهلون.
يوسف قال তোমালোকে জানানে তোমালোকে ইউসুফ আর তোর সহোদরৰ লগত কি আচৰণ কৰিছিল যেতিয়া তোমালোক আছিল পৰিণাম সম্পৰ্কে অজ্ঞ.
قالوا أإنك لأنت يوسف قال أنا يوسف وهذا أخي قد من الله علينا إنه من يتقي ويصبر فإن الله لا يضيع أجر المحسنين.
সিহঁতে ক'লে, তেন্তে তুমিয়ে ইউসুফ নেকি? তেওঁ ক'লে, হয় ময়ে ইউসুফ আৰু এওঁ হৈছে মোৰ ভাইটি, নিশ্চয় আল্লাহে আমাৰ ওপৰত অনুগ্ৰহ কৰিছে, নিশ্চয় যি ব্যক্তিয়ে তাকৱা অৱলম্বন কৰে আৰু ধৈৰ্য ধাৰণ কৰে, জানি থোৱা নিশ্চিতভাৱে আল্লাহে তেনেকুৱা সৎকৰ্মশীল লোকসকলৰ শ্ৰমফল বিনষ্ট নকৰে।
قالوا تالله لقد آثرك الله علينا وإن كنا لخاطئين.
কিয়ত কলে আল্লাহৰ শপত, আল্লাহে নিশ্চয় তোমাক আমাৰ ওপৰত প্ৰাধান্য দিছে আৰু নিখণ্ডেহে আমি আছিলোঁ অপৰাধী.
قال لا تثريب عليكم اليوم يغفر الله لكم وهو أرحم الراحمين.
তেওঁ ক'লে, আজি তোমালোকৰ বিৰুদ্ধে কোনো গৰিহণা নাই, আল্লাহে তোমালোকক ক্ষমা কৰক আৰু তেওঁ শ্ৰেষ্ঠ দয়ালু।
اذهبوا بقميصي هذا فألقوه على وجه أبي يأتي بصيرا وأتوني بأهلكم أجمعين.
তোমালোকে মোৰ এই সোলাটো লৈ যোৱা আৰু এইটো মোৰ পিতৃৰ মুখমণ্ডলৰ ওপৰত ৰাখিবা, তেতিয়া তেওঁ দৃষ্টিশক্তি ঘূৰাই পাব, লগতে তোমালোকৰ পৰিয়ালৰ সকলোকে মোৰ ওচৰলৈ লৈ আহাগৈ।
ولما فصلت العير قال أبوهم إني لأجد ريح يوسف لولا أن تفندون.
আৰু যেতিয়া যাত্ৰী দল ওলাই পৰিল, সেই সময়তে ইয়াত তেওঁলোকৰ পিতৃয়ে ক'লে, তোমালোকে যদি মোক ভাৰসাম্যহীন বৃদ্ধ বুলি নভবা, তেন্তে মই কওঁ যে মই ইউসুফৰ ঘ্ৰাণ পাই আছো।
قالوا تالله إنك لفي ضلالك القديم.
كيوت قالي الله رحبت أبني يتياو خي پروني ببرانتي تياسي.
فلما أن جاء البشير ألقاه على وجهه فارتد بصيرا قال ألم أقل لكم إني أعلم من الله ما لا تعلمون.
তাৰ পিছত যেতিয়া সুসংবাদ বাহক আহি উপস্থিত হল আৰু তেওঁৰ মুখমণ্ডলৰ ওপৰত চোলাটো ৰাখিলে, তেতিয়া তেওঁ নিজৰ দৃষ্টিশক্তি ঘূৰাই পালে। তেওঁ ক'লে, মই তোমালোকক কোৱা নাছিলো নে যে মই আল্লাহৰ তৰফৰ পৰা যি জানো তোমালোকে সেয়া নাজানা?
قالوا يا أبانا استغفر لنا ذنوبنا إنا كنا خاطئين.
কিয়তে ক'লে, হে আমাৰ পিতৃ, আমাৰ গুণাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰক, নিশ্চয় আমি অপৰাধী।
قال سوف أستغفر لكم ربي إنه هو الغفور الرحيم.
তেওঁ ক'লে, অচিৰে মই মোৰ প্ৰতিপালকৰ ওচৰত তোমালোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম, নিশ্চয় তেওঁ অতি ক্ষমাশীল পৰম দয়ালু।
فَلَمَّا دَخَلُوا عَلَى يُوسُفَ آوَى إِلَيْهِ أَبَوَيْهِ وَقَالَ ادْخُلُوا مِصْرَ إِن شَاءَ اللَّهُ آمِنِينَ
তাৰ পিছত তেওঁলোক যেতিয়া ইউসুফৰ ওচৰত আহি উপস্থিত হল, তেতিয়া তেওঁ পিতৃ মাতৃক নিজৰ কাষত স্থান দিলে আৰু কলে, আপোনালোকে আল্লাহৰ ইচ্ছাত নিৰাপদে মিছৰত অৱস্থান কৰক।
ورفع أبويه على العرش وخروا له سجدا وقال يا أبت هذا تأويل رؤياي من قبل قد جعلها ربي حقا قد جعلها ربي حقا وقد أحسن بي إذ أخرجني من السجن وجاء بكم من البدو من بعد أن نزغ الشيطان بيني وبين إخوتي إن ربي لطيف لما يشاء
আৰু ইউসুফে তেওঁৰ পিতৃ মাতৃক উচ্চ আসনত বহুৱালে, তেওঁলোক সকলোৱে তেওঁৰ সন্মানত সাজদাৱনত হল। তেতিয়া তেওঁ কলে, হে মোৰ পিতৃ, এইটোৱে হৈছে মোৰ সপোনৰ ব্যাখ্যা, মোৰ প্ৰতিপালকে ইয়াক সত্যত পৰিণত কৰিছে আৰু তেওঁই মোক কাৰাগাৰৰ পৰা মুক্ত কৰিছে, আৰু চৈতানে মোৰ আৰু মোৰ ভাতৃসকলৰ সম্পৰ্ক বিনষ্ট কৰাৰ পিছতো আপোনালোকক মৰুভূমি অঞ্চলৰ পৰা ইয়াত আনি তেওঁ মোৰ প্ৰতি অনুগ্ৰহ কৰিছে। নিশ্চয় মোৰ প্ৰতিপালকে যি ইচ্ছা কৰে সেয়া নিপুণতাৰ সৈতে কৰে, নিশ্চয় তেওঁই সৰ্বজ্ঞ প্ৰজ্ঞাময়।
ربي قد آتيتني من الملك وعلمتني من تأويل الأحاديث فاطر السماوات والأرض أنت ولي في الدنيا والآخرة توفني مسلما وألحقني بالصالحين
هي مرپتی بالو তুমিয়ে মোক রাজত্ব প্রদান করিছা আর মোক সপনের ব্যাখ্যা শিক্ষা দিছা, হে আকাশ সমূহ পৃথিবীর স্রষ্টা, তুমিয়ে পৃথিবী আর আখিরাতত মোর অভিভাবক, তুমিয়ে মোক মুসলিম অবস্থাত মৃত্যু প্রদান করা আর মোক সৎকর্ম পরায়ণ সকলের অন্তর্ভুক্ত করা।
যালিকা মিন আনবাইল গায়বি নূহীহি ইলাইকা ওয়া মা কুনতা লাদাইহিম ইয আজমাউ أمرهم وهم يمكرون
এইবোৰ হৈছে গাইবৰ সংবাদ যিবোৰ আমি অহিৰ দ্বাৰা তোমাক জনাই আছো। যেতিয়া সিহঁতে ঐক্যমতত উপনীত হৈ ষড়যন্ত্ৰ ৰচিছিল তেতিয়া তুমি সিহঁতৰ কাষত নাছিলা।
وما أكثر الناس ولو حرصت بمؤمنين
আৰু তুমি যিমানেই আকাংক্ষা নকৰা কিয় অধিকাংশ মানুহে ইমান পোষণ নকৰিব।
وما تسألهم عليه من أجر إن هو إلا ذكر للعالمين
অথচ তুমি সিহঁতৰ পৰা কোনো প্ৰতিদানো বিচৰা নাই, এই কোরআন হৈছে সৃষ্টি জগতৰ বাবে উপদেশ মাত্ৰ।
وكأين من آية في السماوات والأرض يمرون عليها وهم عنها معرضون
আকাশসমূহ আৰু পৃথিৱীত বহুতো নিদৰ্শন আছে, সিহঁতে এইবোৰ দেখে কিন্তু সিহঁতে এইবোৰৰ প্ৰতি উদাসীন।
ওয়ামা ইউমিনু আকছারুহুম বিল্লাহি ইল্লা ওয়াহুম মুশরিকুন
সিহঁতৰ সৰহভাগ মানুহেই ইমান পোষণ কৰা সত্ত্বেও আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে।
আফআমিনু تأتيهم غاشية من عذاب الله أو تأتيهم الساعة بغتة وهم لا يشعرون
تنتا خيانت الله الحرب وغراهي حستير پرا نايبا خيانتر عزانت كياماتر اكوسميك اغومنر پرا خيانت نراپتو هي گوئي سنگي
قل هذه سبيلي أدعو إلى الله على بصيرة أنا ومن اتبعني وسبحان الله وما أنا من المشركين
كوا ايتوه هيسه مور پوت موي ار مور انوخاري حقلي پورنو بسخر هيت جاني بوزي الله ربطي احوان کرو الله اتي پوبتر ار موي مشرك حقلو رانتر بطن هاي
وما أرسلنا من قبلك إلا رجالا نوحي إليهم من أهل القرى أفلم يسيروا في الأرض فينظروا كيف كان عاقبة الذين من قبلهم ولدار الآخرة خير للذين اتقوا أفلا تعقلون
আর আমি তোমার পূর্বেও জনপদবাসীর মাঝের পরা কেবল পুরুষ সকলকে রিসালাত প্রদান করে প্রেরণ করেছিল যিসকলের উপর আমি ওহী অবতীর্ণ করেছিল এই লোক সকলে পৃথিবী ভ্রমণ করা নাই নাকি তেতিয়াহে দেখিব পারিলেহেতেন যে সিহঁতের পূর্ববর্তী সকলের কি পরিণাম হয়েছিল নিশ্চয় যিসকলে তাকে অবলম্বন করেছে তেওঁলোকৰ বাবে আখিৰাতৰ আবেক্ষাই হৈছে উত্তম তথাপিও তোমালোকে বুজি নোপোৱানে
ولا يرد بأسنا عن القوم المجرمين
অবশেষত যেতিয়া রাসুল সকলে তেওঁলোকৰ সম্প্ৰদায়ৰ ইমানৰ পৰা নিৰাশ হ'ল আৰু মানুহে ধাৰণা কৰিলে যে রাসুল সকলক মিছা প্ৰতিশ্ৰুতি দিয়া হৈছে তেতিয়া তেওঁলোকৰ ওচৰলৈ আমাৰ সাহায্য আহি পালে তাৰপিছত আমি যাক ইচ্ছা কৰিলোঁ তাক উদ্ধাৰ কৰিলোঁ কিন্তু অপরাধ সম্প্রদায়ের পরা আমার শাস্তি কেতিয়াও রহিত করা নহয়
لقد كان في قصصهم عبرة لأولي الألباب ما كان حديثا يفترى ولكن تصديق الذي بين يديه وتفصيل كل شيء وهدى ورحمة لقوم يؤمنون
সিহঁতৰ বৃত্তান্তত অৱশ্যে বোধ শক্তি সম্পন্ন ব্যক্তিসকলৰ বাবে আছে শিক্ষা এইখন কোনো মনসজে ৰচনা নহয় বৰং এইখন হৈছে আগৰ গ্ৰন্থবোৰত যি আছে তাৰেই সমৰ্থক আৰু সকলো বিষয়ৰ বিশদ বিৱৰণ লগতে মুমিন সম্প্ৰদায়ৰ বাবে ই হৈছে হিদায়ত আৰু ৰহমত